এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ধান আৰু সৰিয়হত কেন্দ্ৰীয় চৰকাৰৰ ন্যূনতম সমৰ্থন মূল্যৰ অতিৰিক্ত মূল্য অসমৰ কৃষকক প্ৰদান কৰিবলৈ অসম মন্ত্ৰীসভাৰ সিদ্ধান্ত, দৰং জিলাত স্থাপন কৰিবলৈ লোৱা চিকিৎসা মহাবিদ্যালয়ৰ সৈতে BSc নাৰ্ছিং কলেজ আৰু নাৰ্ছিং বিদ্যালয় স্থাপনৰ সিদ্ধান্ত, গুণোৎসৱ 2025ৰ ফলাফল ঘোষণা, সামগ্ৰিকভাৱে গুণগত শিক্ষা প্ৰদানত শিৱসাগৰ জিলাৰ প্ৰথম স্থান অৰ্জন, অসমতো আজি বিশ্ব নাট্য দিৱস উপলক্ষে বিভিন্ন নাট্যানুষ্ঠানৰ আয়োজন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। অসম চৰকাৰে ৰাজ্যখনত স্বাস্থ্য আৰু শিক্ষা বিভাগৰ নিৰ্মাণৰ কামসমূহ অধিক পাৰদৰ্শিতাৰে চোৱা চিতা কৰাৰ বাবে ৰাজ্যিক লোক নিৰ্মাণ বিভাগৰ গৃহ শাখাৰ পৰা স্বাস্থ্য আৰু শিক্ষা বিভাগৰ নিৰ্মাণ কাৰ্য পৃথক কৰাৰ সিদ্ধান্ত লৈছে। আজি আবেলি দিছপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই সিদ্ধান্তসমূহৰ বিষয়ে সদৰি কৰে। আজিৰ বৈঠকত পঞ্চায়তসমূহৰ ৰাজহ সংগ্ৰহ ব্যৱস্থা শৃংখলিত কৰাৰ বাবে পঞ্চায়ত বিত্তীয় আইনৰ সংশোধনী ঘটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্ৰীসভাই আজি কেন্দ্ৰীয় চৰকাৰে ধান আৰু সৰিয়হৰ ক্ষেত্ৰত নিৰ্দিষ্ট কৰা ন্যূনতম সমৰ্থন মূল্যতকৈ ৰাজ্যখনৰ কৃষকসকলক অতিৰিক্ত মূল্য প্ৰদানতো অনুমোদন জনায়। এই অনুসৰি ধানৰ প্ৰতি কুইণ্টলত কেন্দ্ৰীয় চৰকাৰে নিৰ্দিষ্ট কৰা 2,550 টকাৰ অতিৰিক্ত হিচাপে অসমৰ কৃষকে 250 টকা অধিক সমৰ্থন মূল্য লাভ কৰিব। সৰিয়হৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থন মূল্য 5,500 টকাৰ উপৰি অতিৰিক্ত 500 টকা অসমৰ কৃষকে লাভ কৰিব। দৰং জিলাত 572 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া চিকিৎসা মহাবিদ্যালয়ৰ লগতে এখন BSc নাৰ্ছিং মহাবিদ্যালয় আৰু এখন GNM নাৰ্ছিং স্কুল স্থাপনতো আজিৰ বৈঠকত অনুমোদন জনোৱা হয়। মন্ত্ৰীসভাৰ আন সিদ্ধান্ত সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়ে।
এতিয়াৰ পৰা পঞ্চায়তৰ ঘাট বজাৰসমূহত সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি, তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব। পাৰ্মানেণ্ট যিকেইটা ঘৰত পাৰ্মানেণ্টলি কোনোবাই দোকান কৰি আছে, তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব। কিন্তু যিখিনি পেটি হাউচহোল্ড প্ৰডিউচ, ভেজিটেবল, এগ্ৰিকালচাৰেল, ডায়েৰী প্ৰডাক্টছ লৈ আহে, তামোল পাণ দৈ টেকেলি, এইবিলাকত আগতে যিবিলাক মহলদাৰসকলে টকা পইচা তুলিছিলে, আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ীসকলৰ পৰা মহলদাৰসকলে টকা তুলিব নোৱাৰিব। ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্ব দিয়া হৈছে যাতে বজাৰখন চাফ চিকুণকৈ ৰাখে, আৰু বজাৰৰ মহলদাৰসমূহে যাতে বাকী দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও আমি প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিচ ভেৰিফিকেশ্যনৰ ব্যৱস্থা কৰিছো।
ডক্টৰ শৰ্মাই কয় যে জলবায়ু পৰিৱৰ্তন বিভাগটো এতিয়াৰে পৰা বন বিভাগৰ সৈতে সংলগ্ন কৰা, ৰাজ্যখনৰ প্ৰতিটো উন্নয়ন খণ্ডতে এটাকৈ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰা, মাহিলী 15,000 টকালৈকে উপাৰ্জন কৰা লোকৰ ক্ষেত্ৰত বৃত্তিগত কৰ ৰেহাই দিয়া আৰু কেঁচা চাহপাতৰ ওপৰত থকা সকলো কৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তটো অসম মন্ত্ৰীসভাই আজি অনুমোদন জনায়। চলিত বছৰৰ গুণোৎসৱৰ ফলাফলসমূহ আজি ঘোষণা কৰা হয়। এইবাৰৰ গুণোৎসৱত শিৱসাগৰ জিলাই প্ৰথম, গোলাঘাট জিলাই দ্বিতীয় আৰু ডিব্ৰুগড় জিলাই তৃতীয় স্থান লাভ কৰিছে। একেদৰে স্বচ্ছ আৰু সুচাৰুৰূপে গুণোৎসৱৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ ক্ষেত্ৰত গোলাঘাট জিলাই প্ৰথম, কামৰূপ মহানগৰে দ্বিতীয় আৰু যোৰহাট জিলাই তৃতীয় স্থান লাভ কৰিছে। এইবাৰ 13,300খন বিদ্যালয়ে এ প্লাছ গ্ৰেড আৰু 13,992খন বিদ্যালয়ে এ গ্ৰেড লাভ কৰিছে। একেদৰে 14,64,808গৰাকী শিক্ষাৰ্থীয়ে এ প্লাছ গ্ৰেড আৰু 12,6,442গৰাকী শিক্ষাৰ্থীয়ে এ গ্ৰেড লাভ কৰিছে। এই উপলক্ষে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা বছৰৰ গুণোৎসৱত এ প্লাছ গ্ৰেড লাভ কৰা 11,594খন বিদ্যালয়ক উৎকৃষ্টতা স্বীকৃতি আৰু 25,000 টকাকৈ উদগনিমূলক অনুদান আগবঢ়ায়। অনুষ্ঠানত আৰোহণ কাৰ্যসূচীৰ অধীনত 4,320গৰাকী শিক্ষাৰ্থীক টেবলেট প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত এইবাৰৰ গুণোৎসৱত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক প্ৰদৰ্শন উন্নত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত আলোকপাত কৰে।
এইবাৰৰ গুণোৎসৱৰ এটা উৎকৃষ্টতম দিশ আছিলে যে প্ৰত্যেকগৰাকী ষ্টুডেণ্টৰ আমি লাৰ্ণিং আউটকাম, বিদ্যালয়ত গলেই নহ'ব, বিদ্যালয়ত আমি কেনেধৰণে পঢ়িব পাৰিছো, লাৰ্ণিং আউটকামসমূহ আমি চাবৰ কাৰণেও চেষ্টা কৰিছিলো। আজি আমি অত্যন্ত আনন্দিত যে প্রথমবারৰ বাবে প্রত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ লার্নিং আউটকাম আমি নিৰূপণ কৰিবলৈ সক্ষম হৈছো। ইয়াৰ ৰিপৰ্ট কাৰ্ড আমি ৱেব পৰ্টেলত ৰাখি থৈছো। প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক এই লার্নিং আউটকামৰ যিটো বুকলেট তাক যদি আমি ডাউনলোড কৰি তেওঁলোকক দিব পাৰো, আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব।
উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীক গুণগত শিক্ষাদানৰ সংকল্পৰে চৰকাৰে 2017 চনৰ পৰা অনুষ্ঠিত কৰি অহা গুণোৎসৱত এইবেলি 44,770খন বিদ্যালয়ৰ 38,98,000ৰো অধিক শিক্ষাৰ্থীৰ বিদ্যায়তনিক মূল্যায়ন কৰা হৈছে। গুণোৎসৱৰ প্ৰদৰ্শনত শীৰ্ষ জিলা আৰু গুণগত মানৰ ঐক্যহাজ যোগানত শ্ৰেষ্ঠ জিলা হিচাপে বিবেচিত হোৱাৰ পাছত আজি শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। জিলাখনৰ 463খন বিদ্যালয়ে এ প্লাছ গ্ৰেড আৰু 192খন বিদ্যালয়ে এ গ্ৰেড লাভ কৰিছে। জিলাখনৰ এই সাফল্য সন্দৰ্ভত শিৱসাগৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱনৰ প্ৰধান শিক্ষক ৰঞ্জিত চুটিয়াই এইদৰে কয়।
আমি গোটেই অসমৰ সকলো জিলাৰ ভিতৰত আমাৰ শিৱসাগৰ জিলা আমি প্ৰথম হৈছোঁ আৰু ঐক্য পোচাকতো যিটো আমাৰ সমসজ্জা ইউনিফৰ্ম অসমৰ ভিতৰত আমি শিৱসাগৰ জিলাও প্ৰথম হৈছোঁ সেইটো ক্ষেত্ৰতো এইটো আমাৰ খুব আনন্দৰ দিন আজি। আৰু লগতে মই সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ অভিভাৱক মন্ত্ৰী আমাৰ এডুকেশ্যন মিনিষ্টাৰ পেগু ছাৰ, এই ক্ষেত্ৰত আমাৰ বিদ্যালয়বিলাকে এ প্লাছ হ'বৰ কাৰণে তেখেতলোকে যি যৎপূৰ্ণ আছে চেষ্টা কৰিছিলে, দিনে নিশাই কষ্ট কৰিছিলে কাৰণে বাৰু আমি গুণোৎসৱৰ আমাৰ যিটো ধাৰাবাহিকতা আমি আনলৈ যাবলৈ দিয়া নাই। আৰু এই বছৰ যেনেকৈ আমি অভিভাৱকৰ পৰা আমি যি সহায় সহযোগিতা পালো, পৰিচালনা সমিতি মাতৃগোট আমাক যিদৰে গুণোৎসৱ পাবৰ কাৰণে বিদ্যালয়খনত দেহকে লাগি প্ৰতি বছৰে আমাক সহায় সহযোগ কৰে আৰু আমাক গুণোৎসৱ বুলি বিশেষ আমাৰ মাহ এটা বা দিন এটা নহয়, অহা বছৰৰ কাৰণেও আমি এই বছৰৰ পৰাই প্ৰিপেৰেশ্যন চলাই থাকোঁ। আমি প্ৰতি মাহতে আমি আগুৱাই আগুৱাই গৈ গৈ থাকোঁ, যিবোৰ ভুল ত্ৰুটি আমি নাইকিয়া কৰি গৈ থাকোঁ, গৈ গৈ আমি গুণোৎসৱ প্ৰতিবাৰে দি থাকোঁ। সেইকাৰণে আমি প্ৰতিবাৰে গুণোৎসৱত এই প্লাছ পাবলৈ সক্ষম হৈ থাকোঁ।
এইবাৰৰ গুণোৎসৱত ধেমাজি জিলাৰ 416খন বিদ্যালয়ে এ প্লাছ গ্ৰেড আৰু 356খন বিদ্যালয়ে এ গ্ৰেড লাভ কৰিছে। জিলাখনত এইবাৰ 1,455খন বিদ্যালয়ৰ 91,347গৰাকী ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক মূল্যায়ন কৰা হৈছিল। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
আজি বিশ্ব নাট্য দিৱস। 1961 চনত আজিৰ দিনতে আন্তঃৰাষ্ট্ৰীয় নাট্য প্ৰতিষ্ঠানে ইউনেস্কোৰ সহযোগত নাট্যকলা আৰু সৃজনশীলতাক উদযাপনৰ বাবে এই দিৱস পালনৰ সিদ্ধান্ত লৈছিল। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব নাট্য দিৱস উপলক্ষে বিভিন্ন নাট্যানুষ্ঠানৰ আয়োজন কৰা হৈছে। এই দিৱস উপলক্ষে সমাহাৰ নাট্যগোষ্ঠীয়ে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ডঃ হিতানাথ লহকৰ ৰচিত আৰু পৰিচালিত ন্যায় নামৰ নাটকখন মঞ্চস্থ কৰিছে। বিশিষ্ট লেখক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ অৱনী কুমাৰ ভাগৱতীয়ে নাটকখন উদ্বোধন কৰে। যোৰহাট থিয়েটাৰ প্ৰেক্ষাগৃহত আজি বিশ্ব নাট্য দিৱস উপলক্ষে প্ৰসিদ্ধ নাট্যকাৰ প্ৰয়াত অৰুণ শৰ্মাৰ চিত্ৰলেখা নাটকখন মঞ্চস্থ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব নাট্য দিৱস উপলক্ষে নাট্যকলাৰ সৈতে জড়িত প্ৰতিগৰাকী সংস্কৃতিৰ সাধকক আন্তৰিক শুভকামনা জ্ঞাপন কৰিছে। নাট্যকলাৰ জৰিয়তে সম্ভাৱনাময় এখন অনন্য সমাজ গঢ় লৈ উঠে বুলি তেওঁ মত প্ৰকাশ কৰে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত তিনিটা দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক ৰূপত প্ৰচাৰ অব্যাহত ৰাখিছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা আৰু কামৰূপ জিলাৰ নিৰ্বাচন হ'বলগীয়া 33টা সমষ্টিৰ বাবে আজিও কেইবাগৰাকীও নেতাই প্ৰচাৰ অভিযানত অংশ লয়। সমষ্টিকেইটাত বিজেপি, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু অসম গণ পৰিষদ দলে ঐক্যবদ্ধভাৱে প্ৰচাৰ অভিযান চলাই আছে। কংগ্ৰেছ দলৰ লগতে অন্যান্য ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়েও প্ৰচাৰ তীৱ কৰি তুলিছে। জ্যেষ্ঠ বিজেপি নেতা তথা মন্ত্ৰী অশোক সিংহলে গোৱালপাৰা জিলাত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মন্ত্ৰীগৰাকীয়ে আজি দৌদান পৰিষদীয় সমষ্টিত এন ডি এ প্ৰাৰ্থী দিবাকৰ ৰাভাৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে আন চাৰিটা সমষ্টিতো মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰায়ো আজি গোৱালপাৰা জিলাত নিজৰ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ লয়। পৰিষদৰ অন্তৰ্গত কামৰূপ জিলাৰ 14টা সমষ্টিৰ বাবে প্ৰচাৰ অভিযান তীৱতৰ হৈছে। বিজেপি আৰু কংগ্ৰেছ দলে আজি জিলাখনৰ নিৰ্বাচন হ'বলগীয়া সমষ্টিকেইটাত প্ৰচাৰ অভিযানত অংশ লয়। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত গোৱালপাৰা জিলাত 20টা আৰু কামৰূপ গ্ৰাম্য জিলাত 16টা পৰিষদীয় সমষ্টি আছে। ইয়াৰে গোৱালপাৰা জিলাত 1টা আৰু কামৰূপ জিলাৰ 2টা সমষ্টিত এন ডি এ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ পৰিপ্ৰেক্ষিতত মুঠ 33টা সমষ্টিৰ বাবে 96গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। অহা 2 এপ্ৰিলৰ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। 4 এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। এইমছ গুৱাহাটীত আজি চেণ্টাৰ ফৰ এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিং এণ্ড ছিমুলেশ্যন নামৰ এটা আধুনিক চিকিৎসা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। এইমছ গুৱাহাটীৰ সঞ্চালক ডাঃ অশোক পৌৰাণিকে কেন্দ্ৰটো মুকলি কৰে। কেন্দ্ৰটো উদ্বোধন কৰি দিয়া ভাষণত সঞ্চালকগৰাকীয়ে কয় যে এই কেন্দ্ৰৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ সকলো চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীৰ উপৰি সাধাৰণ শ্ৰেণীৰ লোকেও চিকিৎসা প্ৰণালী সন্দৰ্ভত প্ৰশিক্ষণ ল'ব পাৰিব। কেন্দ্ৰটোত চিকিৎসা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলে তাৎক্ষণিকভাৱে বিভিন্ন দিশত প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব বুলিও তেওঁ কয়।
And today is a great day, great event happening at our place. We have established and started advanced simulation lab. A bit costly, but it is going to be very, very useful for training undergraduates, postgraduates, all our nursing trainees, all our health workers. Even we can telecast whatever going on over here to the periphery, through the telemedicine. And a safety, instead of practicing clinical procedures on normal human, it can be done on a dummy or into the man. And these mannequins are so scientifically advanced, it creates or it mimics the real-time situation. So the learning for every health worker becomes very, very easy and very, very safe. And you can repeat as many as time. So
দৰং জিলাৰ মঙলদৈত আজিৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে একবিংশ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত হৈছে। দৰং জিলা জ্ঞান বিজ্ঞান সমিতি আৰু মঙলদৈ মহাবিদ্যালয়ৰ আতিথ্যত জ্ঞান বিজ্ঞান সমিতি অসমৰ এই সমাৰোহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিশুসকলে অংশ লৈছে। আজি উদ্বোধনীৰ দিনা ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা শিশু প্ৰতিনিধি আৰু নাম পঞ্জীয়ন আৰু দল গঠনৰ পাছত প্ৰতিনিধিসকলক বিভিন্ন গোটত বিভক্ত কৰি বিজ্ঞানৰ মজা, অংকৰ খেল, কল্পনাৰ সৃষ্টিশীলতাকে ধৰি কেইবাটাও বিষয়ত শিকন কোন শীৰ্ষক অনুষ্ঠান ৰূপায়ণ কৰা হয়। সমাৰোহৰ অংশ হিচাপে আয়োজিত গ্ৰন্থমেলাৰ দুৱাৰ উন্মোচন কৰে মঙলদৈৰ বিধায়ক বসন্ত দাসে। একেদৰে দৰং জিলা জ্ঞান বিজ্ঞান সমিতিৰ মুখ্য উপদেষ্টা প্ৰবীণ শিক্ষাবিদ ডক্টৰ আমানুল হকে গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ ভ্ৰাম্যমান বিজ্ঞান প্ৰদৰ্শনীৰ দুৱাৰ মুকলি কৰে। বিয়লিৰ ভাগত অতিথি শিশুৰ মিলন পৰ্ব অনুষ্ঠান অনুষ্ঠিত হয়। আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ডিফু চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডাঃ মৃদুপৱন নাথৰ জামিন আজি গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতে নাকচ কৰে। ইয়াৰ ফলত অভিযুক্ত ডাঃ নাথ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পথ ৰুদ্ধ হৈছে। উল্লেখযোগ্য যে চৰকাৰী চাকৰিৰ লগতে গুৱাহাটীত নাৰ্ছিং হোম চলাই থকা ডাঃ নাথে আয়তকৈ অধিক সা সম্পত্তি অৰ্জন কৰা বুলি মুখ্যমন্ত্ৰী তদাৰকী কোষে তথ্য লাভ কৰিছিল। এই তথ্য প্ৰমাণৰ ভিত্তিত তদাৰকী কোষে ডাঃ নাথৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। এই গোচৰতে আজি বিশেষ ন্যায়াধীশৰ আদালতে তেওঁৰ জামিন নাকচ কৰে। মুখ্যমন্ত্ৰী তদাৰকী কোষে ডাঃ নাথৰ বিৰুদ্ধে ভুৱা মৰণোত্তৰ প্ৰতিবেদন দাখিল কৰাৰো তথ্য লাভ কৰিছে।
অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগে চিকিৎসালয়ৰ গাফিলতিত নিজ কন্যাৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰজিৎ কুমাৰ ভাগৱতীয়ে দাখিল কৰা এটা অভিযোগ সংক্ৰান্তত নগাঁও জিলা আয়ুক্তক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত চলোৱাৰ নিৰ্দেশ দিছে। 2024 চনৰ 16 ডিচেম্বৰত তেওঁৰ কন্যা অংগনা ভৰদ্বাজৰ নগাঁৱৰ কপিলী হাস্পতাল আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ গাফিলতিত অকালতে মৃত্যু হোৱা ঘটনা সংক্ৰান্তত অধ্যাপক ভাগৱতীয়ে যোৱা 18 ফেব্ৰুৱাৰীত অসম মানৱ অধিকাৰ আয়োগত গোচৰ তৰিছিল। গুৱাহাটী মহানগৰীৰ সমীপৰ সোণাপুৰৰ যোগদলত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত 3 যুৱকৰ মৃত্যু হয়। নিহত যুৱককেইজন মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ মুস্তাক আহমেদ, ছাকিল আহমেদ আৰু শ্বৰিফুল ইছলাম বুলি জানিব পৰা গৈছে। ঈদৰ বাবে নিজৰ দোকানৰ সামগ্ৰী ক্ৰয় কৰিবলৈ দুকমোকালিতে এই যুৱক 3জন মৈৰাবাৰীৰ পৰা গুৱাহাটী মহানগৰীলৈ এখন বাহনেৰে ৰাওনা হৈছিল। সোণাপুৰৰ যোগদলত তেওঁলোকৰ বাহনখনে ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন ট্ৰাকৰ পিছফালে খুন্দা মৰাৰ ফলত যুৱক 3জনৰ মৃত্যু হয়। মৃত যুৱক 3জনক মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। শ্ৰীভূমি আৰক্ষীয়ে আজি অনলাইন ট্ৰেডিঙৰ নামত বিত্তীয় অনিয়মত লিপ্ত হোৱা ছাকিৰ আৰু জাবিৰ নামৰ দুজন লোকক কলকাতাত গ্ৰেপ্তাৰ কৰি জিলাখনলৈ লৈ আহে। বিত্তীয় কেলেংকাৰীৰ মূল অভিযুক্ত এই দুজন লোকে অনলাইন ট্ৰেডিঙৰ নামত কেইবা কোটি টকা গ্ৰাহকৰ পৰা সৰকাই পলায়ন কৰিছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এইবাৰৰ IPLত ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমখন খেলত জয়লাভ কৰাৰ বিপৰীতে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ নিজৰ প্ৰথমখন খেলত পৰাজিত হৈছে। ধান আৰু সৰিয়হত কেন্দ্ৰীয় চৰকাৰৰ ন্যূনতম সমৰ্থন মূল্যৰ অতিৰিক্ত মূল্য অসমৰ কৃষকক প্ৰদান কৰিবলৈ অসম মন্ত্ৰীসভাৰ সিদ্ধান্ত। দৰং জিলাত স্থাপন কৰিবলৈ লোৱা চিকিৎসা মহাবিদ্যালয়ৰ সৈতে BSc নাৰ্ছিং কলেজ আৰু নাৰ্ছিং বিদ্যালয় স্থাপনৰ সিদ্ধান্ত। গুণোৎসৱ 2025ৰ ফলাফল ঘোষণা। সামগ্ৰিকভাৱে গুণগত শিক্ষা প্ৰদানত শিৱসাগৰ জিলাৰ প্ৰথম স্থান অৰ্জন। অসমতো আজি বিশ্ব নাট্য দিৱস উপলক্ষে বিভিন্ন নাট্যানুষ্ঠানৰ আয়োজন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।